প্ৰিয় দেশবাসী নমস্কাৰ, আপোনালোকলৈ বৰদিনৰ শুভকামনা জনালোঁ। আজিৰ দিনটো হ'ল সেৱা, ত্যাগ আৰু কৰুণাৰে জীৱনক মহত্ব প্ৰদানৰ দিন। যীশুৱে কৈছিল, দৰিদ্ৰসকলক আমাৰ প্ৰয়োজন নাই, আমাৰ আন্তৰিকতাৰহে প্ৰয়োজন। ছেইণ্ট লুকে ধৰ্মশাস্ত্ৰত লিখিছে, যীশুৱে অকল দৰিদ্ৰজনৰ সেৱাকেই কৰা নাছিল, তেওঁ দৰিদ্ৰজনে কৰি যোৱা সেৱাৰো প্ৰশংসা কৰিছিল। ইয়াকে লৈ বহু কিম্বদন্তীৰ প্ৰচলন আছে। এনেকুৱা এটা কাহিনীও আছে, যীশু এবাৰ এটা গীৰ্জাৰ দানপাত্ৰৰ ওচৰত থিয় হৈ আছিল। বহু ধনী লোক আহিছিল আৰু তাত দান দিছিল। তাৰপিছত এগৰাকী দুখীয়া স্বামীহীনা মহিলা আহিল আৰু দানপাত্ৰত তামৰ দুটি মুদ্ৰা থলে। এফালৰ পৰা চালে এনে লাগে যে সেই দানপাত্ৰত তামৰ মুদ্ৰা দুটা প্ৰায় মূল্যহীন। সেই ঠাইত ৰৈ থকা ভক্তসকলৰ কৌতূহল উপজিল। যীশুৱে ক'লে, বাকীসকলে বহু বহু পৰিমাণৰ দান দিছে, কিন্তু এই মহিলাগৰাকীয়ে তেওঁৰ সৰ্বস্ব দান দিছে। আজি 25 ডিচেম্বৰ, মহান নেতা মদন মোহন মালব্য ডাঙৰীয়াৰো জয়ন্তী। ভাৰতীয় জনমানসত সংকল্প আৰু আত্মবিশ্বাসৰ ভাৱ জগাই তোলা মালব্য ডাঙৰীয়াই আধুনিক শিক্ষাক এটি নতুন দিশ দিছিল। এই জয়ন্তীটো ভক্তিপূৰ্ণ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। দুদিনমানৰ আগতে মালব্য ডাঙৰীয়াৰ তপোভূমি বেনাৰসত কেইবাটিও বিকাশধৰ্মী কাৰ্যৰ শুভাৰম্ভ কৰাৰ সুযোগ পাইছিলোঁ। বেনাৰসৰ হিন্দু বিশ্ববিদ্যালয়ত মদন মোহন মালব্য কেঞ্চাৰ চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰিলোঁ। এই কেঞ্চাৰ চেণ্টাৰে অকল উত্তৰ প্ৰদেশৰেই নহয়, সমগ্ৰ ঝাৰখণ্ড আৰু বিহাৰৰ লোকৰো উপকাৰ সাধন কৰিব। আজি ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী মাননীয় অটল বিহাৰী বাজপেয়ীৰো জন্মদিন। দেশৰ বাবে বাজপেয়ী ডাঙৰীয়াই আগবঢ়োৱা অৱদানৰ কথা কোনেও পাহৰিব নোৱাৰে। তেখেতৰ নেতৃত্বত ভাৰতখন পৰমাণু শক্তিৰ ক্ষেত্ৰত বহু আগবাঢ়ি গৈছিল। দলৰ নেতা, সংসদৰ সদস্য, মন্ত্ৰী অথবা প্ৰধানমন্ত্ৰী, সকলো পদতে তেখেতে এটা আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে। আজি জন্মদিনৰ দিনা তেখেতক প্ৰণাম যাচিছোঁ আৰু তেখেতৰ সুস্বাস্থ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এগৰাকী কৰ্মী হিচাপে বাজপেয়ী ডাঙৰীয়াৰ লগত একেলগে কাম কৰাৰ সৌভাগ্য মোৰ হৈছিল। তেখেতৰ বহু স্মৃতিয়ে আজি চকুৰ আগত ভাঁহি উঠিছে। আজি ৰাতিপুৱা টুইট কৰোঁতে এটি পুৰণি ভিডিঅ' শ্বেয়াৰ কৰিছোঁ। এগৰাকী সাধাৰণ কৰ্মী হিচাপে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ যি স্নেহবৰ্ষা লাভৰ সৌভাগ্য হৈছিল, তাৰ ভিডিঅ'টি চালেই বুজিব পৰা যাব। আজি এই বৰদিনৰ দিনা দেশবাসীয়ে দুটি লাভদায়ক আঁচনি লাভ কৰিবলৈ ওলাইছে। আচলতে আৰম্ভ হৈয়েই গৈছে। সমগ্ৰ দেশখনে, গাঁৱেই হওক বা চহৰেই হওক, শিক্ষিতই হওক বা নিৰক্ষৰেই হওক, নগদবিহীন কাম কিনা বেচা কেনেদৰে হ'ব পাৰে সেই বিষয়ে আলোচনা কৰিছে। এজনে আনজনক শিকাইছে, বুজাইছে। এই কথাটোক আগবঢ়াই নিবলৈ, মোবাইল বেংকিঙক আগবঢ়াই নিবলৈ, গ্ৰাহক আৰু ব্যৱসায়িক উৎসাহ দিবলৈ এটি আঁচনিৰ আজি শুভাৰম্ভ কৰা হৈছে। গ্ৰাহকক উৎসাহ দিয়া আঁচনিখনৰ নাম হৈছে লাকী গ্ৰাহক আঁচনি আৰু ব্যৱসায়িক উৎসাহ দিয়া আঁচনিখনৰ নাম হৈছে ডিজিধন ব্যৱসায় আঁচনি। আজি এই বৰদিনৰ দিনা সৌভাগ্যৰ চিন হিচাপে 15,000 মানুহক ড্ৰ ছিষ্টেম অনুসাৰে প্ৰত্যেককে 1,000 টকাকৈ একাউণ্টত জমা দিয়া হ'ব। এই উপহাৰ আঁচনি 100 দিনলৈ চলি থাকিব। 100 দিনত লাখ লাখ পৰিয়ালক এই সৌভাগ্যই স্পৰ্শ কৰিব। মোবাইল বেংকিং, ই বেংকিং, ৰুপে কাৰ্ড, UPI, USSD আদি ডিজিটীয় পদ্ধতি ব্যৱহাৰ কৰাসকলেহে এই ড্ৰৰ সুবিধা লাভ কৰিব। ডিজিটেল পৰিশোধৰ নিয়ম আছে, ইয়াক প্ৰয়োগ কৰক, ইয়াৰ ভিত্তিতেই ড্ৰ হ'ব। লগে লগে এনে গ্ৰাহকসকলৰ বাবে সপ্তাহত এদিন ডাঙৰ ড্ৰ হ'ব, য'ত পুৰস্কাৰৰ পৰিমাণো লাখৰ ঘৰত হ'ব। আৰু 3 মাহৰ পাছত 14 এপ্ৰিলত ডক্টৰ বাবাচাহেব আম্বেদকাৰৰ জন্ম জয়ন্তীৰ দিনা এটা বাম্পাৰ ড্ৰ হ'ব, য'ত পুৰস্কাৰৰ পৰিমাণ হ'ব কোটিৰ ঘৰত। ডিজিধন ব্যাপাৰ যোজনা মুখ্যতঃ ব্যৱসায়ীসকলৰ বাবে। ব্যৱসায়ীসকল এই আঁচনিৰ সৈতে জড়িত হওক আৰু নিজৰ বেপাৰ কেচলেছ কৰিবলৈ গ্ৰাহকসকলকো ইয়াৰ লগত জড়িত কৰক। এনে ব্যৱসায়ীসকলকো বেলেগকৈ পুৰস্কাৰ প্ৰদান কৰা হ'ব আৰু ইয়াৰো পৰিমাণ হ'ব 1,000ৰ ঘৰত। ব্যৱসায়ীসকলৰ নিজৰ বেপাৰো চলি থাকিব আৰু উপৰুৱাকৈ পুৰস্কাৰো লাভ কৰিব। এই আঁচনি সমাজৰ সকলো শ্ৰেণীৰ, বিশেষকৈ দুখীয়া আৰু নিম্ন মধ্যবিত্তসকলৰ কথা ভাবি তৈয়াৰ কৰা হৈছে আৰু সেইবাবেই যি 50 টকাতকৈ বেছি আৰু 3,000 টকাতকৈ কম টকাৰ সামগ্ৰী কিনে তেওঁলোকেই এই আঁচনিৰ জৰিয়তে লাভান্বিত হ'ব। 3000 টকাতকৈ বেছি টকাৰ সামগ্ৰী কিনা লোকসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হোৱা নাই। অত্যন্ত দুখীয়া লোকসকলেও USSDৰ জৰিয়তে ফিচাৰ ফোন, সাধাৰণ ফোনৰ সহায়ত বহু কিনা বেচা কৰিব পাৰিব, ধন পৰিশোধো কৰিব পাৰিব আৰু এনে পুৰস্কাৰ আঁচনিৰ অংশীদাৰো হ'ব পাৰিব। গাঁও অঞ্চলতো লোকসকলে AEPSৰ সহায়ত কিনা বেচা কৰাৰ উপৰিও পুৰস্কাৰো জিকিব পাৰিব। বহুতেই হয়তো আশ্চৰ্য প্ৰকাশ কৰিব, ভাৰতত আজি প্ৰায় 30 কোটি ৰূপে কাৰ্ড আছে, ইয়াৰে 20 কোটি দুখীয়া পৰিয়াল যাৰ জনধন একাউণ্ট আছে তেওঁলোকৰ হাতত আছে। এই 30 কোটি লোকো তাৎক্ষণিকভাৱে এই আঁচনিৰ অংশ হ'ব পাৰে। মোৰ বিশ্বাস দেশবাসীয়ে এই ব্যৱস্থাৰ প্ৰতি আগ্ৰহ প্ৰদৰ্শন কৰিব আৰু আপোনাৰ আশে পাশে যিসকল যুৱক যুৱতী আছে তেওঁলোকে নিশ্চয় এই কথা জানে, আপুনি সোধক, তেওঁলোকে আপোনাক বুজাই দিব। আপোনাৰ পৰিয়ালতো দশম দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী আছে চাগে, তেনেহ'লে তেওঁলোকেও এনেবোৰ কথা আপোনাক বুজাই দিব। এইবোৰ তেনেই সৰল, যেনেদৰে আপুনি মোবাইল ফোনৰ পৰা হোৱাটছআপ পঠিয়ায়, ঠিক তেনেধৰণৰেই সৰল। মোৰ প্ৰিয় দেশবাসী, এই কথা জানি মই বৰ সুখী হওঁ যে দেশত টেকন'লজিৰ ব্যৱহাৰ কেনেদৰে কৰিব লাগে, ই পে'মেণ্ট কেনেদৰে কৰিব লাগে, অনলাইন পে'মেণ্ট কেনেদৰে কৰিব লাগে, এই সম্পৰ্কীয় সজাগতা তীব্ৰ বেগত বৃদ্ধি পাইছে। বিগত কিছুদিনৰ পৰা কেচলেছ ব্যৱসায়, নগদৰহিত ব্যৱসায় 200ৰ পৰা 300% বৃদ্ধি পাইছে। ইয়াক উদগনি দিবৰ বাবে ভাৰত চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত কিমান ডাঙৰ ইয়াৰ অনুমান ব্যৱসায়ীসকলে ভালদৰেই কৰিব পাৰিছে। যিসকল ব্যৱসায়ীয়ে ডিজিটেল লেনদেন কৰিব, নিজৰ ব্যৱসায়ত নগদ ধনৰ সলনি অনলাইন পে'মেণ্টৰ পদ্ধতি বিকশিত কৰিব, তেনে ব্যৱসায়ীক আয়কৰৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা হৈছে। মই দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক অভিনন্দন যাচিছোঁ। সকলোৱে নিজৰ নিজৰ ধৰণেৰে এই অভিযানক আগবঢ়াই আছে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডুৰ সভাপতিত্বত এখন সমিতি গঠন কৰা হৈছে যি বহুবোৰ আঁচনি সম্পৰ্কে বিচাৰ বিবেচনা কৰিছে। মই দেখিছোঁ বিভিন্ন চৰকাৰেও নিজৰ ধৰণেৰে বিভিন্ন আঁচনি আৰম্ভ কৰিছে। কোনোবাই মোক ক'লে যে অসম চৰকাৰে প্ৰপাৰ্টি টেক্স আৰু ব্যৱসায়ৰ অনুজ্ঞাপত্ৰৰ মাচুলৰ ডিজিটীয় পৰিশোধৰ ক্ষেত্ৰত 10% মাচুল ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। গ্ৰামীণ বেংকৰ শাখাই নিজৰ 75% গ্ৰাহকক জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত যদি অতি কমেও 2টা ডিজিটীয় লেনদেন কৰাব পাৰে তেন্তে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা 50,000 টকাৰ পুৰস্কাৰৰ বাবে বিবেচিত হ'ব। 31 মাৰ্চ 2017লৈকে 100% ডিজিটীয় লেনদেন কৰা গাঁৱক চৰকাৰৰ তৰফৰ পৰা উত্তম পঞ্চায়ত ফৰ ডিজি ট্ৰানজেকশ্যনৰ অন্তৰ্গত 5,00,000 টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব। অসম চৰকাৰে এনে প্ৰথম 10জন কৃষকক 5,000 টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে যি বীজ আৰু সাৰ ক্ৰয়ৰ ক্ষেত্ৰত সম্পূৰ্ণ ধনৰ পৰিশোধ ডিজিটেল মাধ্যমেৰে পূৰ্ণ কৰিব। মই অসম চৰকাৰক অভিনন্দন জনাইছোঁ, কিন্তু এই ধৰণৰ প্ৰয়াসৰ বাবে সকলো চৰকাৰক অভিনন্দন জনাওঁ। বহু সংস্থায়ো গাঁৱৰ দুখীয়া কৃষকসকলৰ মাজত ডিজিটীয় লেনদেনৰ উদগনি দিয়াৰ ক্ষেত্ৰত বহুবোৰ প্ৰয়োগ কৰিছে। মোক কোনোবাই ক'লে GNFC অৰ্থাৎ গুজৰাট নৰ্মদা ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল লিমিটেড, যি মুখ্যতঃ সাৰৰ কাম কৰে, তেওঁলোকে খেতিয়কসকলৰ সুবিধাৰ বাবে সাৰ বিক্ৰী কৰা ঠাইসমূহত 1000 POS মেচিন বহুৱালে আৰু কেইদিনমানৰ ভিতৰতে 35,000 খেতিয়কক 5,00,000 সাৰৰ মোনা ডিজিটেল পৰিশোধৰ জৰিয়তে যোগান ধৰিব পৰা গ'ল। আৰু এই সকলোবোৰ মাত্ৰ 2 সপ্তাহৰ ভিতৰতে সম্পন্ন হ'ল। আৰু আনন্দৰ কথা যে যোৱা বছৰৰ তুলনাত GNFCৰ সাৰৰ বিক্ৰী এইবাৰ 27% বাঢ়িছে। ভাই ভনীসকল, আমাৰ অৰ্থব্যৱস্থাত, আমাৰ জীৱন ব্যৱস্থাত অনানুষ্ঠানিক ক্ষেত্ৰ অৰ্থাৎ ইনফৰ্মেল ছেক্টৰখন বৰ বিশাল। ইয়াৰ ফলত ইয়াৰ সৰহভাগ লোককেই শ্ৰমৰ মূল্য আৰু মজুৰিৰ পইচা বা দৰমহা নগদ ৰূপত দিয়া হয় আৰু আমি জানো যে সেইবাবেই শ্ৰমিকৰ শোষণো হয়। ইয়াত 100 টকা পাবলগীয়া থাকিলে 80 টকা পায়, 80 টকাৰ ঠাইত 50 টকা পায় আৰু স্বাস্থ্য বীমাৰ দৰে বীমাৰ সুবিধাসমূহৰ পৰা তেওঁলোক বঞ্চিত হয়। কিন্তু এতিয়া কেচলেছ অৰ্থাৎ নগদবিহীন লেনদেন প্ৰক্ৰিয়া আৰম্ভ হৈছে, ধন পোনে পোনে বেংকত জমা হৈছে। এক প্ৰকাৰে অনানুষ্ঠানিক ক্ষেত্ৰখন আনুষ্ঠানিক ক্ষেত্ৰ অৰ্থাৎ ফৰ্মেল ছেক্টৰলৈ পৰিৱৰ্তিত হৈছে, শোষণ বন্ধ হৈছে, মধ্যভোগীক দিয়া পৰম্পৰা বন্ধ হৈছে, যাৰ ফলত শ্ৰমিক কাৰিকৰসকলে নিজৰ সম্পূৰ্ণ মজুৰি লাভ কৰাটো সম্ভৱপৰ হৈছে। আমাৰ দেশখন সৰ্বাধিক যুৱক যুৱতী থকা দেশ, প্ৰযুক্তি আমাৰ বাবে সহজসাধ্য, আমাৰ ডেকাচামে ষ্টাৰ্ট আপ কাৰ্যসূচীৰ দ্বাৰা যথেষ্ট উন্নতি কৰিছে। এই ডিজিটেল মুভমেন্ট অর্থাৎ ডিজিটীয় আন্দোলন এক সোণালী সুযোগ। আমাৰ দেশৰ ডেকা শক্তিয়ে নতুন নতুন চিন্তাৰে ন ন প্ৰযুক্তিৰ সৈতে ন ন পদ্ধতিৰে এই ক্ষেত্ৰখনত যিমান শক্তি প্ৰদান কৰিব পাৰে কৰা উচিত। কিন্তু দেশখনক কোলা ধন আৰু দুৰ্নীতিৰ পৰা মুক্ত কৰাৰ এই অভিযানত আমি সৰ্বশক্তিৰে জঁপিয়াই পৰা উচিত। প্ৰিয় দেশবাসী, প্ৰতিমাহে মন কী বাত কৰাৰ পূৰ্বে মই অনুৰোধ কৰোঁ যে আপোনাসবে আপোনালোকৰ পৰামৰ্শ আৰু চিন্তা মোলৈ পঠিয়াওক আৰু মাই গভ আৰু নৰেন্দ্ৰ মোদী এপত হেজাৰ বিজাৰ পৰামৰ্শ আহিছে। ক'ব পাৰোঁ 80-90% পৰামৰ্শ দুৰ্নীতি আৰু কোলাধনৰ বিৰুদ্ধে চলা অভিযান সম্পৰ্কে আৰু বিমুদ্ৰাকৰণৰ প্ৰসংগত আহিছে। এই সকলোবোৰ চালি জাৰি চাই মই এইসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। কিছুসংখ্যক লোকে তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে লিখিছে। দ্বিতীয় ভাগে ইমান ভাল কাম হৈছে, দেশৰ মংগলৰ কাম হৈছে, পবিত্ৰ কাম হৈছে, তাৰ পাছতো কেনেকুৱা গণ্ডগোল কৰা হৈছে, অনিয়মৰ কেনে কেনে নতুন পথৰ বিচাৰ গোচাৰ কৰা হৈছে এই বিষয়ে লিখিছে। আৰু তৃতীয় ভাগত যিসকলে এই যিবিলাক হৈ আছে তাৰতো সমৰ্থন কৰিছেই, কিন্তু এই যুদ্ধ আৰু আগবাঢ়িব লাগে, কোলা ধন ভ্ৰষ্টাচাৰ সম্পূৰ্ণভাৱে বন্ধ হ'ব লাগে, এইবিলাকৰ বাবে আৰু কঠোৰ ব্যৱস্থা কৰিব লাগে, এনেধৰণেৰে লিখা লোকো আছে। মই দেশবাসীৰ ওচৰত কৃতজ্ঞ যে ইমানবিলাক চিঠি লিখি আপোনালোকে মোক সহায় কৰিছে। শ্ৰীমান গুৰুমণি কেৱলে মাই গভত লিখিছে, কোলাধনৰ ক্ষেত্ৰত লেকাম লগোৱা এই পদক্ষেপটো প্ৰশংসাৰ যোগ্য। আমাৰ নাগৰিকসকলৰ অসুবিধা হৈছে, কিন্তু আমি সকলোৱে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুদ্ধ কৰি আছোঁ আৰু এই যুদ্ধত আমি যি সহযোগ কৰিব পাৰোঁ সেয়া কৰি আমি সুখী। আমি ভ্ৰষ্টাচাৰ, কোলাধন আদিৰ বিৰুদ্ধে মিলিটেৰী ফৰ্চৰ দৰে যুদ্ধ কৰি আছোঁ। গুৰুমণি কেৱল মহোদয়ে যি কথা লিখিছে, দেশৰ প্ৰতিটো কোণৰ পৰা এই ভাৱনাই উৎসাহৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আমি সকলোৱে এই কথা অনুভৱ কৰিব পাৰিছোঁ। কিন্তু এইটো কথা সঁচা যে যেতিয়া জনতাই কষ্ট পায়, দুৰ্যোগৰ মুখামুখি হ'বলগীয়া হয়, তেতিয়ানো কোন ব্যক্তিয়ে ব্যথিত নহ'ব? যিমান কষ্ট আপোনালোকৰ হৈছে সিমানেই কষ্ট মোৰো হৈছে, কিন্তু এটা উত্তম কামৰ বাবে, এটা উচ্চ লক্ষ্যপ্ৰাপ্তিৰ বাবে সঁচা উদ্দেশ্যেৰে যেতিয়া কাম কৰা হয়, তেতিয়া এই কষ্টৰ মাজতে, দুখৰ মাজতে দেশবাসীয়ে আনন্দ লভে, সেয়া ধন্যবাদৰ যোগ্য। এই লোকসকলেই সঁচা অৰ্থত এজেণ্ট অফ চেঞ্জ অৰ্থাৎ পৰিৱৰ্তনৰ আধাৰ। মই ৰাইজক আৰু এটা কথাৰ বাবে ধন্যবাদ জনাব বিচাৰিছোঁ। তেখেতসকলে কেৱল কষ্টৰেই সন্মুখীন হোৱা নাই, তেওঁলোকে মুষ্টিমেয় সেইসকলক যথোচিত উত্তৰো দিছে যিসকলে ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে। কিমান যে জঘন্য গুজবৰ সৃষ্টি কৰা হৈছে, দুৰ্নীতি আৰু কোলাধনৰ বিৰুদ্ধে আৰম্ভ কৰা এই যুঁজখনক তেওঁলোকে সাম্প্ৰদায়িকতাৰ ৰঙেৰে ৰঞ্জিত কৰিব খুজিছে। গুজব উঠিছে যে নতুনকৈ জাৰি কৰা নোটৰ ওপৰত লিখা শব্দ ভুল। কোনোবাই আকৌ কৈছে নিমখৰ দাম বাঢ়ি গৈ আছে। কোনো আকৌ উলিয়াইছে যে 2000 টকীয়া নোটৰ বৈধতা নাথাকিব, 500 টকীয়া আৰু 100 টকীয়াও যাবগৈ ইত্যাদি। কিন্তু মই লক্ষ্য কৰিছোঁ যে শ শ গুজব উলিয়াই দিয়া স্বত্তেও দেশবাসী কিন্তু বিভ্ৰান্ত হোৱা নাই, বিচলিত হোৱা নাই। কেৱল এয়াই নহয়, বহু লোক মুকলিলৈ ওলাই আহি নিজৰ সৃজনী প্ৰতিভাৰ দ্বাৰা, নিজৰ বৌদ্ধিক চিন্তাৰ জৰিয়তে এই গুজব সৃষ্টিকাৰীহঁতৰ মুখা খুলি দি প্ৰকৃত সত্য কি সেয়া জনসাধাৰণৰ আগত দাঙি ধৰিছে। মই আমাৰ জনতাৰ এই সামৰ্থক কৌটি কৌটিবাৰ প্ৰণাম জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, মই কায়মনোবাক্যে অনুভৱ কৰিছোঁ যে যেতিয়া আমাৰ দেশৰ 125 কোটি জনতা আপোনাৰ পক্ষত থাকে, তেতিয়া আপুনি অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে। আৰু জনাৰ্দনৰূপী জনতাৰ আশীৰ্বাদ মানে হৈছে ঈশ্বৰৰ আশীৰ্বাদ। মই দেশবাসীক ধন্যবাদ জনাইছোঁ, তেৰাসৱক প্ৰণাম জনাইছোঁ। ভ্ৰষ্টাচাৰ আৰু কোলাধনৰ বিৰুদ্ধে আয়োজন কৰা এই মহাযজ্ঞত তেৰাসকলে প্ৰবল উৎসাহেৰে পূৰ্ণাহুতি দিছে। মই বিচাৰিছিলোঁ যে সদনত দুৰ্নীতি আৰু কোলাধনৰ বিৰুদ্ধে যি যুদ্ধ চলিছে, ৰাজনৈতিক দলবিলাকৰ বাবে, ৰাজনৈতিক দলৰ পুঁজি আদিৰ বিষয়েও ব্যাপক চৰ্চা হওক। যদিহে সদন চলিলেহেঁতেন, তেতিয়াহ'লে নিশ্চয় ইতিবাচক আলোচনা বিলোচনা হ'লহেঁতেন। যিসকল লোকে ৰাজনৈতিক দলসমূহক সম্পূৰ্ণ ৰেহাই দিয়া হৈছে বুলি ৰটনা কৰিছে, সেয়া সম্পূৰ্ণ ভুল। আইন সকলোৰে বাবে সমান, লাগিলে সেয়া ব্যক্তিবিশেষেই হওক, সংগঠনেই হওক, ৰাজনৈতিক দলেই হওক, কিম্বা প্ৰতিষ্ঠানেই হওক, সকলোৱে আইন মানি চলিব লাগিব আৰু এয়া বাধ্যতামূলক। যিসকলে দুৰ্নীতি আৰু কোলাধনৰ বিৰুদ্ধে মাত মাতিব নোখোজে, তেওঁলোকে কিন্তু চৰকাৰৰ বিৰুদ্ধাচৰণ কৰাত সৰ্বশক্তি প্ৰয়োগ কৰিবলৈ কুণ্ঠাবোধ নকৰে। এটা কথা কোৱা হৈছে যে চৰকাৰে বাৰে বাৰে কিয় নিয়ম সলনি কৰি আছে। আমাৰ চৰকাৰ দেশৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে উৎসৰ্গিত। জনসাধাৰণৰ পৰা প্ৰতিক্ৰিয়া জনাৰ প্ৰয়াস চৰকাৰে কৰি আছে। তেওঁলোকৰনো ক'ত অসুবিধা হৈছে, কোনটো নিয়মৰ বাবে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে, ইয়াৰ সমাধানৰনো কি উপায়? এক সংবেদনশীল চৰকাৰ হিচাপে জনতাৰ অভাৱ অভিযোগ নিবাৰণৰ বাবে আমি সময়ে সময়ে নিয়মৰ পৰিৱৰ্তন কৰিবলগীয়া হয় যাতে তেওঁলোকৰ অসুবিধা কম কৰিব পৰা যায়। আনফালেদি প্ৰথম দিনাই মই কৈছোঁৱেই, 8 তাৰিখৰ দিনা, যে এই অভিযান সাধাৰণ অভিযান নহয়। 70 বছৰ ধৰি দুৰ্নীতি আৰু প্ৰবঞ্চনাৰ কোলা ব্যৱসায়ত বহু অপশক্তি জড়িত হৈ পৰিছে। তেওঁলোকৰ শক্তিনো কিমান! এনে শক্তিবিলাকৰ বিৰুদ্ধে যেতিয়া মই প্ৰত্যাহ্বান জনোৱাৰ মনস্থ কৰিলোঁ, তেওঁলোকে আমাৰ চৰকাৰখনক পৰাভূত কৰিবলৈ নিত্য নতুন কূটকৌশল প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰি দিলে। যেতিয়াই তেওঁলোকে এটা কূটকৌশল প্ৰয়োগ কৰিবলৈ আগবাঢ়ে, সেই কৌশলক পৰাভূত কৰিবলৈ আমিও নতুন কৌশল প্ৰয়োগ কৰিবলগীয়া হয়। তুমি যদি ডালে ডালে, তেন্তে আমিও পাতে পাতে। এই পদ্ধতিৰে আমি কোলাধনৰ সমাপ্তিৰ হকে কাম কৰিবলৈ বিচাৰিছোঁ। দ্বিতীয়তে, বহু লোকে এটা কথা তেওঁলোকৰ পত্ৰত উল্লেখ কৰিছে, য'ত কেনেধৰণেৰে কোলাধন সৃষ্টি কৰি সমাজত এচামে অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে সেই সন্দৰ্ভত। মই মোৰ প্ৰিয় দেশবাসীক পুনৰ এবাৰ এই সুযোগতে ধন্যবাদ জনাইছোঁ। আজি আপোনাসবে টেলিভিছনৰ পৰ্দাত, বাতৰি কাকতত, নিশ্চয় প্ৰতিদিনে নতুন এক বা একাধিক ব্যক্তিক ধৰা পেলোৱা, অগণিত টকা বাজেয়াপ্ত কৰা, ধন মজুতকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ কথা দেখিছে, পঢ়িছে আৰু গম পাইছে যে সমাজৰ বহু গণ্যমান্য ব্যক্তি জালত পৰাৰ কথা। গোপন কথাটো মই কওঁ, শুনক। চিক্ৰেটটো হৈছে এইবোৰৰ সম্ভেদ জনসাধাৰণেই মোক দিছে। চৰকাৰী ব্যৱস্থাত যিমান গোপন তথ্য আহে, তাতকৈ কেইবাগুণো অধিক তথ্য সাধাৰণ জনতাই আমাক দি আহিছে, আৰু সৰহসংখ্যক তথ্যই সঁচা প্ৰমাণিত হৈছে। এয়া সম্ভৱ হৈছে জনসাধাৰণৰ সজাগতাৰ বাবে। কোনোবাই বাৰু কল্পনা কৰিব পাৰিবনে যে এই তথ্য যোগানকাৰীসকলৰ নিজৰে হয়তো জীৱনৰ সংশয় হ'ব পাৰে? মোৰ বিশ্বাস চৰকাৰে এইবোৰ তথ্যৰ বাবে যি ইমেইল এড্ৰেছৰ ব্যৱস্থা কৰিছে, সেয়া ফলপ্ৰসূ হৈছে। এই ইমেইলতো আপোনাসবে তথ্য প্ৰেৰণ কৰিব পাৰে, mygovernment.inতো পঠিয়াব পাৰে। সকলো অসৎ কাম ব্যৰ্থ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ, আৰু আপোনাসবৰ সহযোগ থাকিলে সেয়া তেনেই সহজসাধ্য হৈ পৰিব। তৃতীয়টো লোকৰ পত্ৰলেখকৰ সংখ্যাও যথেষ্ট বেছি। তেখেতসকলে কয়, মোদী ডাঙৰীয়া, ভাগৰি নপৰিব, ৰৈ নাযাব, যিমান কঠোৰ পদক্ষেপ ল'বলগীয়া হয় লওক, কিন্তু এবাৰ যেতিয়া আগুৱাই গৈছে, লক্ষ্যত উপনীত হ'বই লাগিব। এই পত্ৰলেখকসকলক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতসকলৰ চিঠিত আস্থা আৰু আশীৰ্বাদ দুয়োটাই আছে। মই আপোনাসবক প্ৰতিশ্ৰুতি দিছোঁ, যেতিয়া এবাৰ আৰম্ভ কৰিছোঁৱেই, এই যুঁজ কেতিয়াও বন্ধ কৰা নহয়। জয়ী নোহোৱালৈকে বিৰামহীনভাৱে এই যুঁজ চলিয়েই থাকিব। য'ত 125 কোটি দেশবাসীৰ আশীৰ্বাদ আছে, সেই ক্ষেত্ৰত পিছ হোঁহাকাৰ প্ৰশ্নই উঠিব নোৱাৰে। আপোনাসবে নিশ্চয় জানে, 1988 চনতেই সৃষ্টি কৰা বেনামী সম্পত্তি আইনখন কাৰ্যকৰী নোহোৱাকৈ পৰি আছিল। আমি সেইখন কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিছোঁ। দেশৰ দহৰ কল্যাণ আমাৰ প্ৰাথমিক কৰ্তব্য। মোৰ প্ৰিয় দেশবাসীসকল, মই যোৱাবাৰো এই অনুষ্ঠানত কৈছিলোঁ, এই কঠিন পৰিস্থিতিৰ মাজতো কৃষকসকলে যথেষ্ট পৰিশ্ৰম কৰি কৃষি ক্ষেত্ৰত পূৰ্বৰ অভিলেখ ভংগ কৰিছে। ই শুভ লক্ষণ। এই দেশৰ শ্ৰমিক, কৃষক, যুৱক সকলোৱে দেশৰ অৰ্থনীতিক এক নতুন ৰূপ দিবলৈ সক্ষম হৈছে। বিশ্বৰ অৰ্থনীতিত শেহতীয়াকৈ ভাৰতবৰ্ষৰ স্থান যথেষ্ট ওপৰলৈ গৈছে। ৱৰ্ল্ড বেংক, UNCTAD, ৱৰ্ল্ড ইকনমিক ফৰাম, এই আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ বিভিন্ন সমীক্ষাত আমাৰ দেশৰ স্থান যথেষ্ট ওপৰলৈ অহা দেখা গৈছে। ভাৰতবৰ্ষ বেগেৰে আগবাঢ়ি গৈছে। মোৰ প্ৰিয় দেশবাসী, সংসদৰ এইবাৰৰ অধিৱেশনৰ কাম কাজ দেখি দেশবাসী ক্ষুণ্ণ হৈ উঠিছে। সকলোতে ৰোষ প্ৰকাশ কৰা হৈছে। ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিয়ে মুকলিকৈ অসন্তোষ প্ৰকাশ কৰিছে। কিন্তু এনে পৰিস্থিতিটো হৈ উঠা দুই এটা ভাল কামে মনত সন্তোষ দিয়ে। ভাই ভনীসকল, আজি মই গৌৰৱ আনন্দৰে ক'ব খুজিছোঁ, যি বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ উন্নয়ন মোৰ চৰকাৰে অভিযানৰূপে গণ্য কৰি আহিছে, সেইসকলৰ উন্নয়নৰ বাবে উত্থাপিত বিধেয়ক সংসদে গ্ৰহণ কৰিছে, আৰু ইয়াৰ বাবে মই লোকসভা আৰু ৰাজ্যসভাৰ সকলো সাংসদকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দেশৰ কৌটি কৌটি বিশেষভাৱে সক্ষম ব্যক্তিৰ হৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এই প্ৰয়াস আৰু আস্থা অধিক দৃঢ় কৰি এইবাৰৰ পেৰাঅলিম্পিকছ ক্ৰীড়া সমাৰোহত বিশেষভাৱে সক্ষম ভাই ভনীসকলে 4টাকৈ পদক অৰ্জন কৰিলে। ইয়াৰ দ্বাৰা দেশৰ গৌৰৱেই যে কেৱল বৃদ্ধি হ'ল এনে নহয়, তেখেতসকলৰ ক্ষমতাৰ এই প্ৰদৰ্শনত জনসাধাৰণো আচৰিত হ'ল। দেশৰ আন ব্যক্তিসকলৰ দৰেই বিশেষভাৱে সক্ষম ব্যক্তিসকলো আমাৰ দেশৰ অমূল্য সম্পদ, অমূল্য শক্তি। মই এই কথাত অতিশয় আনন্দিত হৈছোঁ যে এই আইন গ্ৰহণৰ পিছত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ চাকৰিৰ সুবিধা যথেষ্ট বৃদ্ধি পাব। চৰকাৰী চাকৰিত সংৰক্ষণ 4% বৃদ্ধি কৰা হৈছে। শিক্ষা সুবিধা, অভিযোগ সকলো ক্ষেত্ৰতে বিশেষ ব্যৱস্থা কৰা হৈছে। দিব্যাংগসকলক লৈ চৰকাৰ কিমান সংবেদনশীল এটা কথাৰ পৰাই তাৰ উমান পাব পাৰি। সেয়া হৈছে বিগত 2 বছৰত দিব্যাংগসকলৰ বাবে চৰকাৰে 4,350 শিবিৰৰ আয়োজন কৰিছে। 352 কোটি টকা খৰচ কৰি 5,80,000 দিব্যাংগ ভাই ভনীৰ মাজত লাগতিয়াল সঁজুলি বিতৰণ কৰা হৈছে। ইউনাইটেড নেশ্যনছ অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ ভাৱাদৰ্শেৰে চৰকাৰে নতুন আইন গৃহীত কৰিছে। আগেয়ে দিব্যাংগসকলক 7 ভাগত ভাগ কৰা হৈছিল। এতিয়া নতুন আইন অনুসৰি এই শ্ৰেণীবিভাগ 21 বৃদ্ধি কৰা হৈছে। 14 নতুন শ্ৰেণী সংযোজন কৰা হ'ল। এনে কিছু শ্ৰেণী সৃষ্টি কৰা হৈছে যিবোৰে প্ৰথমবাৰৰ বাবে ন্যায় পাবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে থেলাচেমিয়া, পাৰ্কিনছনছ, আনকি খৰ্বকাইসকলকো এই শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। মোৰ যুৱ সতীৰ্থসকল, আজি কেইদিনমানৰ পৰা ক্ৰীড়া ক্ষেত্ৰৰ এনে কিছু বাৰ্তা আহিছে যিবোৰে আমাক গৌৰৱান্বিত কৰি তুলিছে। ভাৰতীয় হোৱা হেতু আমি গৰ্ব অনুভৱ কৰাটো অতি স্বাভাৱিক। ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দলে 4-0 ব্যৱধানত শৃংখলা জয় কৰিছে। এই শৃংখলাত কেইগৰাকীমান ভাৰতীয় যুৱ খেলুৱৈৰ প্ৰদৰ্শন সঁচাকৈয়ে প্ৰশংসনীয়। আমাৰ যুৱ খেলুৱৈ কৰুণ নায়াৰে 30 শতক অৰ্জন কৰিলে, আকৌ KL ৰাহুলে খেলিলে 199 ৰাণৰ এটা অনবদ্য ইনিংছ। টেষ্ট দলৰ অধিনায়ক বিৰাট কোহলীয়ে সুন্দৰ বেটিঙৰ লগতে দলটোক সুন্দৰ নেতৃত্ব প্ৰদান কৰিলে। ভাৰতীয় ক্ৰিকেট দলৰ অফ স্পিনাৰ R.অশ্বিনক ICCয়ে 2016 ক্ৰিকেটাৰ অৱ দ্য ইয়েৰ তথা বেষ্ট টেষ্ট ক্ৰিকেটাৰ হিচাপে ঘোষণা কৰিলে। সকলোকে মোৰ অশেষ অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। হকীৰ ক্ষেত্ৰতো 15 বছৰৰ অন্তত বৰ ভাল খবৰ, বৰ উৎসাহব্যঞ্জক খবৰ আহিল। জুনিয়ৰ হকী দলে বিশ্বকাপ জয় কৰিলে। জুনিয়ৰ হকী দলে বিশ্বকাপ জয় কৰাৰ সুযোগ লাভ কৰিলে। আনন্দোপলব্ধিৰ এই ক্ষণত যুৱ খেলুৱৈসকলক মোৰ আন্তৰিক অভিনন্দন জনালোঁ। ভাৰতীয় হকী দলৰ ভৱিষ্যতৰ বাবে জয়ৰ এই উপলব্ধি এক শুভ সংকেত। বিগত মাহত আমাৰ মহিলা খেলুৱৈসকলেও আশ্চৰ্যান্বিত কৰিলে। ভাৰতীয় মহিলা হকী দলে এছিয়া চেম্পিয়নছ ট্ৰফি জয় কৰিলে আৰু আজি মাত্ৰ কেইদিনমানৰ আগেয়ে U18 এছিয়া কাপত ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হ'ল। মই ক্ৰিকেট আৰু হকী দলৰ সকলো খেলুৱৈকে অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ প্ৰিয় দেশবাসী, 2017 বৰ্ষটো নতুন আশা আৰু উৎসাহৰ বৰ্ষ হওক, আপোনাসৱৰ প্ৰতিটো সংকল্প সিদ্ধ হওক, প্ৰগতিৰ নতুন শিখৰ আমি অতিক্ৰম কৰোঁ, দৰিদ্ৰৰো দৰিদ্ৰজনে যাতে সুখ শান্তিৰ এটা জীৱন অতিবাহিত কৰিব পাৰে, 2017 বৰ্ষটো যাতে আমাৰ বাবে এনেকুৱাই হয়। 2017 বৰ্ষৰ বাবে মোৰ ফালৰ পৰা সকলো দেশবাসীকে অশেষ শুভকামনা জনাইছোঁ। অশেষ ধন্যবাদ।